মথি 28:24 পাছে যীশুৰ ধৰ্মধামৰ পৰা ওলাই যাওঁতেই তেওঁৰ শিষ্যবিলাকে তেওঁক ধৰ্মধামৰ গাঁথনিবোৰ দেখুৱাবলৈ ওচৰলৈ আহিল, কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক'লে,
তোমালোকে এই সকলোকে নেদেখিছানে? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহ'ব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত এৰা নহ'ব।
পাছে তেওঁ জৈতুন পৰ্বতৰ ওপৰত বহাত শিষ্যবিলাকে গুপুৰতে তেওঁৰ ওচৰলৈ আহি সুধিলে,
এইবোৰ কেতিয়া হ'ব আৰু আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি, তাক আমাক কওক।
তেতিয়া যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে,
কোনেও যেন তোমালোকক নুভুলায় তালৈ সাৱধান হোৱা, কিয়নো অনেকে মোৰ নামেৰে আহি মই খ্ৰীষ্ট বুলি অনেকক ভুলাব আৰু তোমালোকক ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনাব। সাৱধান হোৱা, ব্যাকুল নহবা, কিয়নো এইদৰে ঘটিব লাগে কিন্তু তেতিয়াও শেষ নৌ হয়। জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব আৰু ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ'ব। এই সকলো যাতনাৰ আৰম্ভণহে মাথোন। সেই কালত ক্লেশ ভোগ কৰিবলৈ মানুহবিলাকে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধ কৰিব, আৰু মোৰ নামৰ কাৰণে তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ'বা। তেতিয়া অনেকে বিঘিনি পাবা, আৰু ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘীন কৰিব, আৰু অনেক ভাৰী কোৱা ভাৱবাদী ওলাই অনেকক ভুলাব, আৰু অধৰ্ম অধিক হোৱাত অনেকৰ প্ৰেম চেঁচা হৈ যাব। কিন্তু যিজনে শেষলৈকে সহি থাকিব সেইজনেই পৰিত্ৰাণ পাব, আৰু সকলো জাতিলৈ সাক্ষ্য হ'বলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগততেই ঘোষণা কৰা হ'ব, তেতিয়াহে শেষ হ'ব। এই হেতুকে যি ধ্বংসকাৰী ঘীনলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল, তাক যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা, যিজনে পঢ়ে তেওঁ বুজক, তেতিয়া যিহুদিয়াত থকা মানুহবিলাক পৰ্বতলৈ পলাই যাওক, ঘৰৰ ওপৰত থকাজনে তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ দানামক, আৰু পথাৰত থকাজনে তেওঁৰ কাপোৰখন ল'বলৈ ওলটি নাযাওক। কিন্তু সেই কালত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হ'ব, আৰু তোমালোকৰ পলোৱা যেন জাৰকালি বা বিশ্ৰামবাৰে নহয় তাৰ নিমিত্তে প্ৰাৰ্থনা কৰা, কিয়নো সেই কালত যেনে মহাক্লেশ হ'ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহ'ব। আৰু সেইদিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰেই ৰক্ষা নহ'লহেঁতেন, কিন্তু মনোনীত লোকৰ নিমিত্তে সেইদিনৰ সংখ্যা কম কৰা হ'ব। তেতিয়া যদিও কোনোৱে তোমালোকক কয়, চোৱা খ্ৰীষ্ট ইয়াতে আছে বা তাত আছে, তথাপি বিশ্বাস নকৰিবা, কিয়নো ভাৰী কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হলে মনোনীত লোকবিলাককো ভুলাব। চোৱা, মই আগেয়ে তোমালোকক ক'লো, এই হেতুকে মানুহে যদি তোমালোকক কয়, চোৱা তেওঁ অৰণ্যত আছে, তেন্তে ওলাই নাযাবা, নাইবা চোৱা তেওঁ ভিতৰ কোঠালিত আছে বুলিলেও বিশ্বাস নকৰিবা, কিয়নো বিজুলীয়ে যেনেকৈ পূবফালৰ পৰা ওলাই পশ্চিম ফাললৈকে প্ৰকাশ কৰে, সেইদৰে মানুহৰ পুত্ৰৰো আগমন হ'ব। য'তেই মৰাহ থাকে তাতহে শগুন গোট খোৱা হয়, কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য অন্ধকাৰময় হ'ব, চন্দ্ৰই পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰো লৰোৱা হ'ব। তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব আৰু তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব, আৰু আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব। তেতিয়া তুৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূতবিলাকক পঠাব, তাতেই তেওঁলোকৰ আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোকবিলাকক আনি গোটাব। ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা, যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা। সেইদৰে যেতিয়া এই সকলোকে দেখিবা তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ মানুহবিলাক লুপ্ত নহব, আকাশ আৰু পৃথিৱী লুপ্ত হব, কিন্তু মোৰ বাক্য লুপ্ত নহব। কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবিলাক বা পুত্ৰ বা কোনেও সেই দিন আৰু সময় নাজানে। কিন্তু নোহৰ দিন যেনে, মানুহৰ পুত্ৰৰ আগমনো তেনে হব। কিয়নো জল প্লাৱনৰ আগেয়ে নোহ জাহাজত নুসুমোৱা দিনলৈকে যেনেকৈ মানুহবিলাকে ভোজ পান কৰি বিয়া কৰি বিয়া দি আছিল আৰু জল প্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হব। তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হব, এজনক ত্যাগ কৰা হব। দুজনী তিৰোতাই জাতেৰে দলি থাকোঁতে এজনীক গ্ৰহণ কৰা হব, এজনীক ত্যাগ কৰা হব। এই হেতুকে পৰ দি থাকা, কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্তত আহিব তাক তোমালোকে নাজানা। কোন পৰত চোৰ আহিব তাক গৃহস্থে জনা হলে পৰ দি থাকি নিজৰ ঘৰত সিন্দি দিব নিদিলেহেঁতেন, ইয়াক তোমালোকে জানা। এতেকে তোমালোকো যুগুত হৈ থাকা, কিয়নো যি সময়ত তোমালোকে নাভাবা সেই সময়তে মানুহৰ পুত্ৰ আহিব, আৰু দাসবিলাকক উচিত সময়ত আহাৰ দিবলৈ যিজন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে, এনে বিশ্বাসী বুদ্ধিমান দাস কোন? প্ৰভু অহাকালত যি দাসক এইদৰে কৰা দেখে সেই দাস ধন্য। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ সৰ্বস্বৰ ওপৰত তাক ঘৰগিৰি পাতিব। কিন্তু মোৰ প্ৰভুৱে পৰম কৰিছে, ইয়াকে সেই দুষ্ট দাসে মনতে কৈ যদি তাৰ সহ দাসবিলাকক কোবাবলৈ ধৰে আৰু মতলীয়াবোৰৰ লগত ভোজন পান কৰে, তেন্তে যিদিনা সেই দাসে অপেক্ষা নকৰে আৰু যি সময়ত সি নাজানে, সেই সময়ত তাৰ প্ৰভুৱে আহি তাক দুদুখৰ কৰি কপটীয়াবোৰৰ লগত তাৰ পাবলগীয়া ভাগ্য নিৰূপণ কৰিব, তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব।